চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন যদিও আছে, প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন তুমি গভীৰ সান্তনাৰ সাগৰ, তুমি সাধনা জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমি সাধনা জীৱন হে মোৰ যীশু
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবেই আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিছে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি কৰোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, শুনি কেনে পাইছে বাৰু, কিবা প্ৰকাৰে উপকৃত হোৱা বুলি ভাবেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণাই শেষ কৰিব নোৱাৰো। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম বংশাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 15, 16 আৰু 17 নম্বৰ অধ্যায়ৰ পৰা একেলগে চাব খুজিছো। আহকচোন আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ। 15 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো। পাছে ডায়ুদে নিজৰ নিমিত্তে ডায়ুদৰ নগৰত ঘৰবোৰ সজালে, আৰু তেওঁ ঈশ্বৰৰ চন্দুকৰ কাৰণে ঠাই যুগুত কৰিলে আৰু তাৰ নিমিত্তে এটা তম্বু তৰিলে। ডায়ুদে নিজৰ নিমিত্তে ঘৰ সজা কামটোক ঈশ্বৰে গুৰুত্বপূৰ্ণ কাম বুলি নাভাবে, কিন্তু ঈশ্বৰৰ নিয়ম চন্দুক ৰাখিবৰ কাৰণে ডায়ুদে তম্বু টনা কামটোহে বেছি গুৰুত্বপূৰ্ণ। দ্বিতীয় পদ, তেতিয়া ডায়ুদে ক'লে, ঈশ্বৰৰ চন্দুক ববলৈ লেবিয়াবিলাকৰ বাহিৰে আন কাৰো অধিকাৰ নাই, কিয়নো ঈশ্বৰৰ চন্দুক ববলৈ আৰু যোগে যোগে তেওঁৰ পৰিচৰ্যা কৰিবলৈ জিহুৱাই কেৱল তেওঁবিলাককহে মনোনীত কৰিলে। এতিয়াহে ডায়ুদে আচল কথাটো কৈছে। আগতেনো তেওঁ এই কথা কিয় চিন্তা নকৰিলে? তেতিয়াহ'লে সেই দুখ লগা ঘটনাটো নঘটিলহেঁতেন। আমি ডায়ুদক সমালোচনা কৰিব পাৰোঁ, কিন্তু আমিও তেনেকুৱাই নকৰোঁ জানো? কোনো এটা কাম কৰিবলৈ আগবাঢ়ি যাওঁ নিজৰ পৰিকল্পনাৰে, বিফল হ'লেহে আমি ঈশ্বৰৰ ওচৰ চাপোঁ আৰু কামটো কেনেদৰে কৰিব লাগে সেইটো শিকোঁ। ডায়ুদৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল। 3 নম্বৰ পদ, পাছে ডায়ুদে ঈশ্বৰৰ চন্দুকৰ নিমিত্তে যি ঠাই যুগুত কৰিছিল সেই ঠাইলৈ যীহোৱাৰ চন্দুক আনিবৰ কাৰণে তেওঁ আটাই ইছৰাইল লোকক জিৰচালেমত গোট খুৱালে। ঈশ্বৰৰ নিয়ম চন্দুকটো সকলোতকৈ পবিত্ৰ বস্তু আছিল, আৰু সেইটো জিৰচালেমলৈ অনাৰ কামটো গোটেই ইছৰাইলৰ লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু সেইটো উপলব্ধি কৰিয়েই সকলো লোকক তেওঁ জিৰচালেমত গোট খুৱাইছিল। 4 নম্বৰ পদ, আৰু দায়ুদে হাৰুণৰ সন্তানবিলাকক আৰু লেবিয়াবিলাকক গোটালে। ঈশ্বৰে ইতিমধ্যে নিয়ম বান্ধি দিছিল চন্দুকটো কেনেদৰে গঢ়িয়াব লাগে। এতিয়া দায়ুদে সেই নিয়মৰ কথা মনত ৰাখি উচিত ধৰণে আগবাঢ়িছে। 11 আৰু 12 নম্বৰ পদ পঢ়ি দিছো। পাছে দায়ুদে চাদুক আৰু অবিয়থৰ নামেৰে দুজন পুৰোহিতক আৰু লেবিয়াবিলাকক অৰ্থাৎ উৰিয়েল, অছায়া, জুৱেল, সময়া, ইলিয়েল আৰু অম্মিনাদবক মাতি তেওঁবিলাকক কলে, তোমালোক লেবিয়াবিলাকৰ পিতৃবংশৰ মূল মানুহ। মই ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ চন্দুকৰ নিমিত্তে যি ঠাই যুগুত কৰিলো সেই ঠাইলৈ তাক আনিবলৈ তোমালোক আৰু তোমালোকৰ ভাইবিলাকে নিজকে পবিত্ৰ কৰা। দায়ুদে ঠিক কোনখিনি ঠাইত সেই নিয়ম চন্দুকটো ৰাখিবলৈ যুগুত কৰিছিল সেই কথা আমাক জনাই দিয়া হোৱা নাই, কিন্তু যিমান দূৰ সম্ভৱ সেই মৰিয়া পৰ্বততেই সেই ঠাই সাজু কৰি থৈছিল। এই মৰিয়া পৰ্বততেই আব্ৰাহামে ইছাকক বলি দিবলৈ ওলাইছিল। এই পৰ্বতখন এলানি সৰু পৰ্বতমালাৰূপে জিৰচালেমৰ মাজেৰে পাৰ হৈ যায়। আৰু যি ঠাইত প্ৰভু যীশুক ক্ৰুচত দিয়া হৈছিল সেই গলগথাৰ মাজেৰেও পাৰ হৈ যায়। 13 নম্বৰ পদ পঢ়িছো, কিয়নো পূৰ্বে তোমালোকে তাক বৈ অনা নাই, এইকাৰণে আমাৰ ঈশ্বৰ জিহুৱাই আমাক আঘাত কৰিলে, কাৰণ আমি বিধিমতে তেওঁক বিচৰা নাছিলো। দেখিলেনে প্ৰিয় শ্ৰোতা, এতিয়া দায়ুৰে আগতে কৰা ভুলটো স্বীকাৰ কৰিছে। আগতে তেওঁলোকে ঈশ্বৰে দিয়া বিধানমতে সেই কাম কৰা নাছিল, ফলত উজ্জাৰ মৃত্যু হৈছিল। সেইকাৰণে এতিয়া তেওঁলোকে সম্পূৰ্ণ বিধান অনুসাৰে সেই নিয়ম চন্দুক আনিবলৈ যুঁজা কৰিছে। 14 নম্বৰ পদ, তাতে পুৰোহিত আৰু লেবিয়াহঁতে ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ চন্দুক আনিবৰ নিমিত্তে নিজকে পবিত্ৰ কৰিলে। 15 নম্বৰ পদ, আৰু জিহুৱাৰ বাক্য অনুসাৰে মুচিয়ে যেনেকৈ আজ্ঞা কৰিছিল তেনেকৈ লেবিৰ সন্তানবিলাকে কাণমাৰিৰে নিজৰ কান্ধত জিহুৱাৰ চন্দুক বলে। এতিয়া আমি 16 নম্বৰ পদটো পঢ়ি দিছো, পাছে দায়ুদে লেবিয়াবিলাকৰ মুখ্য মানুহবিলাকক কলে, তোমালোকে নেবল, বীণা আৰু তাল এই বাদ্যযন্ত্ৰৰে মহাধ্বনি আৰু আনন্দগান কৰিবলৈ তোমালোকৰ ভাই গায়কবিলাকক নিযুক্ত কৰা। সেই সময়ত ইছৰাইলৰ লোকৰ মাজত যিমান ধৰণৰ বাদ্যযন্ত্ৰৰ প্ৰচলন আছিল সেই সকলোবোৰ বজাবলৈ দায়ুদে আদেশ দিছিল। সেই নিয়ম চন্দুক জিৰচালেমলৈ কঢ়িয়াই অনা কামটো অতি পবিত্ৰ আৰু আনন্দৰ কাম আছিল। দায়ুদে নিয়ম চন্দুকটো লৈ জিৰচালেমলৈ অহা এই কামটো ঈশ্বৰৰ দৃষ্টিত অতি গুৰুত্বপূৰ্ণ কাম আছিল। দায়ুদে জিবুচীয়াবিলাকক পৰাস্ত কৰি জিৰচালেম দখল কৰা কামটো নাইবা নিজৰ বাবে জাক জমকীয়া ৰাজপ্ৰসাদ নিৰ্মাণ কৰা কামটো ইমান গুৰুত্বপূৰ্ণ নাছিল। সেইবাবে সেই কামবোৰৰ তুলনাত এই নিয়ম চন্দুক কঢ়িয়াই অনা কাৰ্যটোৰ কথা অধিক বিস্তৃতভাৱে বৰ্ণনা কৰিছে ঈশ্বৰে। আত্মিক বিষয়বোৰহে অধিক গুৰুত্বপূৰ্ণ, সেই কথা ঈশ্বৰে বুজাই দিছে। আজিও আমি সেই কথা মনত ৰখা উচিত। আমাৰ গীৰ্জাঘৰটো সুন্দৰকৈ সজোৱাতকৈ সভ্যসভ্যাসকলৰ আত্মিক উন্নতিৰ কাৰণে আঁচনি হাতত লোৱাটো অধিক প্ৰয়োজনীয়। এতিয়া আমি 25 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো, পাছে দায়ুদ ইছৰাইলৰ বৃদ্ধবিলাক আৰু সহস্ৰপতিবিলাকে আনন্দ কৰি উবেদ ইডুমৰ ঘৰৰ পৰা জিহুৱাৰ নিয়ম চন্দুক আনিবলৈ গ'ল। 26 নম্বৰ পদটো পঢ়িছো, আৰু জিহুৱাৰ নিয়ম চন্দুক বৈ অনা লেবিয়াবিলাকক ঈশ্বৰে সহায় কৰাতে তেওঁবিলাকে 7টা গৰু আৰু 7টা মেৰ উৎসৰ্গ কৰিলে। এই সকলো বলিয়ে আচলতে প্ৰভু যীশুখ্ৰীষ্টলৈকেই আঙুলিয়ায়। প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ নিজকে বলি হিচাপে আগবঢ়ালে। পুৰণি নিয়মৰ দিনত এনেদৰে আগবঢ়োৱা বলিবোৰে প্ৰভু যীশুৱে যে এদিন মানৱৰ মুক্তিৰ অৰ্থে বলি হ'ব সেই কথা বুজাই আহিছিল। 27 আৰু 28 নম্বৰ পদ পঢ়ি দিছো, দায়ুদ চন্দুক বৈ অনা লেবিয়াবিলাক, গায়কবিলাক আৰু গায়কবিলাকৰ লগত গীতৰ ওজা কননীয়া এই সকলোৱে মিহি সনখুটাৰ চোলা পিন্ধিছিল আৰু দায়ুদে সোণৰ এফুড কাপোৰ পিন্ধিছিল। এইদৰে গোটেই ইছৰাইলে মহাজয়ধ্বনিৰে শিঙা, তাল, উ তুৰি বাদ্যেৰে আৰু নেবল, উ বীণাৰ মহাধ্বনিৰে জিহুৱাৰ নিয়ম চন্দুক আনিলে। মুঠৰ ওপৰত আমি এই কথা বুজি পাওঁ যে সেইদিনা ইছৰাইলৰ লোকবিলাকে অতিশয়ৰূপে আনন্দ কৰিছিল। 29 নম্বৰ পদ, পাছে জিহুৱাৰ চন্দুক দায়ুদৰ নগৰত সোমাওঁতে চৌলৰ জীয়েক মিখলে খিৰিকী দুৱাৰেদি চাই দায়ুদ ৰজাক নাচি নাচি ৰং কৰা দেখি মনতে তেওঁক হেয়জ্ঞান কৰিলে। এই মিখল আছিল চৌলৰ জীয়েক দায়ুদৰ প্ৰথম পত্নী। মিখলে দায়ুদক তেনেকৈ নাচি বাগি আনন্দ কৰা দেখি ভাল নাপালে। প্ৰিয় শ্ৰোতা, আজি আমিও আচলতে দায়ুদৰ নিচিনা হবলৈ শিকা উচিত। প্ৰভু যীশুৰ যোগেদি যি আনন্দ আমি লাভ কৰিছো তাক প্ৰকাশ কৰিবলৈ শিকা উচিত। আনে আমাক কি কয়, কি বুলি সমালোচনা কৰে তালৈ কেৰেপ নকৰি মুকলি মনেৰে আনন্দ কৰিবলৈ আগবাঢ়ি অহা উচিত। ইয়াৰ পাছত 16 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ যে ডায়ুদে ইতিমধ্যে সাজু কৰি ৰখা ঠাইত ঈশ্বৰৰ নিয়ম চন্দুকটো স্থাপন কৰা হল আৰু তাৰ তত্বাৱধানৰ উচিত ব্যৱস্থা কৰা হল। এতিয়া আমি 16 নম্বৰ অধ্যায়ৰ প্ৰথম 3টা পদ পঢ়িছো। পাছে লোকবিলাকে ঈশ্বৰৰ চন্দুক ভিতৰলৈ নি ডায়ুদে তাৰ নিমিত্তে তৰা তম্বুৰ ভিতৰত ৰাখিলে আৰু ঈশ্বৰৰ সাক্ষাতে হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। পাছে হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰি আঁতোৱাৰ পাছত ডায়ুদে জিহুৱাৰ নামেৰে লোকবিলাকক আশীৰ্বাদ কৰিলে আৰু তেওঁ আটাই ইছৰাইল লোকৰ মাজত প্ৰতিজন পুৰুষক আৰু প্ৰতিজনী তিৰোতাক এটা এটা পিঠা, কিছু কিছু দ্ৰাক্ষাৰস আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। এই দিনটো ইছৰাইলৰ অতি পবিত্ৰ দিন আছিল। নিয়ম চন্দুকটো উপযুক্ত ঠাইত স্থাপন কৰা হল, তাৰ পাছত হোম বলি উৎসৰ্গ কৰা হল। আমি লেবিয়া পুস্তক অধ্যয়ন কৰোঁতে পাইছিলো যে এই হোম বলিয়ে প্ৰভু যীশুক বুজায়। হোম বলিৰ সুগন্ধ ঈশ্বৰৰ ওচৰলৈ যায়। প্ৰভু যীশুৱে পিতৃ ঈশ্বৰৰ সম্পূৰ্ণ বাধ্য হৈ নিজকে ক্ৰুচত বলি হিচাপে আগবঢ়াইছিল মানৱ জাতিৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ। সেই বলিত ঈশ্বৰ সন্তুষ্ট হৈছিল। প্ৰভু যীশুৰ বিষয়ে পিতৃ ঈশ্বৰে ঘোষণা কৰিছিল, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। তাৰ পাছত তেওঁলোকে মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। এই বলিয়েও খ্ৰীষ্টক বুজায়, কাৰণ খ্ৰীষ্টই ক্ৰুচত নিজৰ তেজ বোৱাই দিলে আৰু সেই তেজে পাপী মানুহক পবিত্ৰ কৰি ঈশ্বৰৰ সৈতে মিল হোৱাৰ সুবিধা কৰি দিলে। এতিয়া প্ৰভু যীশুক বিশ্বাস আৰু ভৰসা কৰি প্ৰতিজন মানুহেই ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু ধাৰ্মিক বুলি পৰিগণিত হৈ ঈশ্বৰৰ সৈতে মিল হ'ব পাৰে। এনেদৰে পুৰণি নিয়মৰ দিনৰ পৰাই আমি খ্ৰীষ্টৰ কথা বিশেষভাৱে বুজি পাওঁ, তেওঁ এই মানৱৰ মুক্তিৰ উপায়। 4 নম্বৰ পদ, পাছে তেওঁ যীহোৱাৰ চন্দুকৰ আগত পৰিচৰ্যা কৰিবলৈ আৰু ইছৰাইলৰ ঈশ্বৰ যীহোৱাৰ গুণ গাবলৈ তেওঁৰ ধন্যবাদ আৰু প্ৰশংসা কৰিবলৈ লেবিয়াবিলাকৰ কেইজনমানক নিযুক্ত কৰিলে। ঈশ্বৰক গুণ কীৰ্তন কৰিবলৈ আৰু নিয়ম চন্দুকৰ আগত প্ৰয়োজনীয় ৰীতি নীতি পালন কৰিবলৈ ডায়ুদে নীতি অনুসাৰে লেবিয়া মানুহ নিযুক্ত কৰিলে। এতিয়া আমি 7 নম্বৰ পদটো পঢ়িছো। সেইদিনা ডায়ুদে জিহুৱাৰ উদ্দেশ্যে স্তুতিগান কৰিবৰ ভাৰ আছফৰ আৰু তেওঁৰ ভাইবিলাকৰ হাতত সমৰ্পণ কৰিলে। সেই বিশেষ দিনটো আছিল গীত গান কৰাৰ দিন। এই গীতটোৰ কথা আমি আকৌ পঢ়িবলৈ পাম গীতমালাৰ 105 নম্বৰ গীতটোত। জিহুৱাৰ নামেৰে ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰশংসা কৰা, জাতিবিলাকৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰা। এতিয়া আমি যদি 8 নম্বৰ পদৰ পৰা পাঠ কৰি যাওঁ সেই গীতটো পাওঁ, কিন্তু আমি গোটেইখিনি পদ পাঠ নকৰি আমি মাজে মাজে পঢ়ি দিম। যীহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা, জাতিবিলাকৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে বাদ্য বজোৱা, তেওঁৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰা। হে তেওঁৰ দাস ইছৰাইলৰ বংশ, হে তেওঁৰ মনোনীত লোক জাকুবৰ সন্তানবিলাক, তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা। হে সমুদায় পৃথিৱী, যীহোৱাৰ উদ্দেশ্যে গীত গোৱা, দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা, জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, সমুদায় লোকবিলাকৰ মাজত তেওঁৰ আচৰিত কৰ্ম বৰ্ণনা কৰা, কিয়নো যীহোৱা মহান আৰু অতি প্ৰশংসনীয়, তেওঁ সকলো দেৱতাবোৰতকৈ ভয়ানক। মহিমা আৰু প্ৰতাপ তেওঁৰ আগত আছে, তেওঁৰ বাসস্থানত শক্তি আৰু আনন্দ থাকে। হে সমুদায় পৃথিৱী, তেওঁৰ সাক্ষাতে কম্পমান হোৱা, জগতখনো লৰচৰ নোহোৱাকৈ স্থাপিত হৈছে, আকাশমণ্ডলে আনন্দ কৰক আৰু পৃথিৱী উল্লাসিত হওক, লোকবিলাকে জাতিবিলাকৰ মাজত কওক যীহোৱাই ৰাজত্ব কৰিছে। তোমালোকে যীহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। তোমালোকে কোৱা, হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, আমাক পৰিত্ৰাণ কৰা, তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়ধ্বনি কৰিবলৈ, আমাক গোটাই জাতিবিলাকৰ মাজৰ পৰা আমাক উদ্ধাৰ কৰা, অনাদিকালৰ পৰা অনন্তকাললৈকে ইছৰাইলৰ ঈশ্বৰ যীহোৱা ধন্য হওক। পাছে সকলো লোকবিলাকে সেইদৰে হওক বুলি ক'লে আৰু যীহোৱাৰ প্ৰশংসা কৰিলে। তেওঁলোক সকলোৱেই এনেদৰে ঈশ্বৰৰ প্ৰশংসাৰ গীত গালে। তাৰ পাছৰ পদকেইটাত আমি দেখা পাওঁ যে ঈশ্বৰৰ নিয়ম চন্দুক উচিতভাৱে স্থাপন কৰি বিভিন্ন লোকক বিভিন্ন পৰিচৰ্যাৰ কামৰ দায়িত্ব দিয়া হল আৰু মানুহবোৰ ঘৰাঘৰি গল। 17 নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে ডায়ুদ আৰু ঈশ্বৰৰ মন্দিৰ। প্ৰথমতে আমি প্ৰথম পদটো পঢ়ি দিছো। পাছে ডায়ুদে যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ নাথন ভাওবাদীক কলে, চোৱা, মই এৰছ কাঠেৰে সজা গৃহত বাস কৰিছো, কিন্তু জিহুৱাৰ নিয়ম চন্দুক আঁৰ কাপোৰৰ ভিতৰত থাকিছে। দুই নম্বৰ পদ, তাতে নাথনে ডায়ুদক কলে, ভাল, আপোনাৰ মনত যি আছে তাকে কৰক, কিয়নো ঈশ্বৰ আপোনাৰ লগত আছে। তিনি নম্বৰ পদ, পাছে নাথনৰ গুৰিলৈ সেই ৰাতিয়েই ঈশ্বৰৰ বাক্য আহিল, বোলে, তুমি গৈ মোৰ দাস ডায়ুদক কোৱা, জিহুৱাই এই কথা কৈছে, তুমি হলে বাস কৰিবলৈ মোৰ নিমিত্তে গৃহ নাসাজিবা, কিয়নো মই ইছৰাইলক উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই, কিন্তু এক তম্বুৰ পৰা আন তম্বুলৈ আৰু এক আবাসৰ পৰা আন আবাসলৈ গৈ থাকিছো। ঈশ্বৰে সদায় নিজকে সাধাৰণ মানুহৰ মাজৰ এজন হিচাপে দেখুৱাবলৈ ভাল পায়, সেইকাৰণেই তেওঁ সাধাৰণ দুখীয়া পৰিয়ালত জন্ম লৈছিল সি প্ৰভু যীশুখ্ৰীষ্টৰ ৰূপেৰে। পুৰণি নিয়মৰ সময়তো তেওঁ মানুহক তম্বুতহে সাক্ষাৎ কৰিবলৈ ভাল পাইছিল, কাৰণ সেই সময়ত ইছৰাইলৰ মানুহবোৰ তম্বুত বাস কৰিছিল। ছয় নম্বৰ পদ, গোটেই ইছৰাইলৰ মাজত মই অহা যোৱা কৰা কোনো এক ঠাইত মই যাক মোৰ প্ৰজাবিলাকক প্ৰতিপালন কৰিবলৈ ভাৰ দিছিলো, ইছৰাইলৰ এনে কোনো বিচাৰকৰ্তাক জানো কেতিয়াবা এই কথা কৈছিলো যে তোমালোকে কিয় মোৰ নিমিত্তে এৰছ কাঠৰ গৃহ নিৰ্মাণ কৰা নাই। ইছৰাইলৰ লোকবিলাকে সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰাৰ পাছত নিগাজিকৈ ঘৰ বাৰী আদি সাজি বাস কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু কোনো স্থায়ী মন্দিৰ নিৰ্মাণ কৰা হোৱা নাছিল আৰু ঈশ্বৰে তাৰ বাবে কেতিয়াও আপত্তি কৰাও নাছিল। সাত আৰু আঠ নম্বৰ পদত পাওঁ যে ঈশ্বৰে নাথন ভাওবাদীক এইবুলি কৈছিল যাতে তেওঁ ডায়ুদক গৈ এই কথা জনাই দিয়ে। ঈশ্বৰে আচলতে ডায়ুদক এই কথা বুজাই দিছিল যে ডায়ুদ অতি সাধাৰণ মেৰসী আছিল, কিন্তু ঈশ্বৰেই তেওঁক বিশেষভাৱে মনোনীত কৰি গোটেই ইছৰাইলৰ ওপৰত ৰজা পাতিছে, তেওঁক গোটেই পৃথিৱীৰ ভিতৰতেই নামজ্বলা ৰজা পাতিছে। ন নম্বৰ পদত ঈশ্বৰে জনাই দিছে যে তেওঁ এদিন ইছৰাইল জাতিক স্থায়ীভাৱে সেই দেশত প্ৰতিষ্ঠা কৰিব আৰু তেওঁলোকে শান্তিৰে বাস কৰিব পাৰিব। সেই দিনত তেওঁলোক সকলোৱে ঈশ্বৰ জিহুৱালৈ ঘূৰিব আৰু তেওঁৰ বাধ্য হ'ব। দহ নম্বৰ পদত জনাই দিয়া হৈছে যে ইছৰাইলৰ লোকবিলাকলৈ শান্তি আহিব, শত্ৰুবোৰৰ হাতৰ পৰা তেওঁলোক ৰক্ষা পৰিব। ঈশ্বৰে যেন ডায়ুদক এনেদৰে কৈছে, ডায়ুদ, তুমি মোৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ ইচ্ছা কৰাৰ কাৰণে অতি ভাল পাইছো, মই তোমাক আশীৰ্বাদ কৰিম, তোমাৰ পৰা এটা বংশ উৎপন্ন কৰিম, সেই বংশ বিশেষ আশীৰ্বাদপ্ৰাপ্ত বংশ হ'ব। ডায়ুদে যে ঈশ্বৰৰ মন্দিৰ সাজিবলৈ ইমান ইচ্ছা প্ৰকাশ কৰিছিল সেই কথাটোতেই ঈশ্বৰ সন্তুষ্ট হৈছিল। এঘাৰ আৰু বাৰ নম্বৰ পদ পাঠ কৰি দিছো, আৰু তুমি সম্পূৰ্ণ আয়ুস পাই তোমাৰ ওপৰ পিতৃবিলাকৰ গুৰিত থাকিবৰ নিমিত্তে যাব লগা হলে তোমাৰ পাছে হোৱা তোমাৰ বংশৰ এজনক, অৰ্থাৎ তোমাৰ পুত্ৰবিলাকৰ মাজৰ এজনক স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম, মোৰ নিমিত্তে তেওঁহে এটা গৃহ নিৰ্মাণ কৰিব আৰু মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম। ডায়ুদৰ বংশত জন্ম হ'ব লগা এই ব্যক্তিজন কোন? কুমাৰী মৰিয়মক স্বৰ্গদূতে কি কৈছিল মন কৰকচোন। অৰ্থাৎ ঈশ্বৰে ডায়ুদৰ আগতে কৰা এই প্ৰতিজ্ঞা প্ৰভু যীশুত ফলিয়াইছিল। তেৰ আৰু চৈধ্য পদ, মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব, আৰু তোমাৰ আগেয়ে হোৱা জনৰ পৰা যেনেকৈ মোৰ দয়া গুচালো তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচাম, কিন্তু মোৰ গৃহত আৰু মোৰ ৰাজ্যত তেওঁক যোগে যোগে থিৰে ৰাখিম আৰু তেওঁৰ সিংহাসন চিৰস্থায়ী হ'ব। ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছিল ডায়ুদৰ আগত, এই প্ৰতিজ্ঞা লৰচৰ নহয়। ঈশ্বৰে এই পৃথিৱীত ৰাজ্য স্থাপন কৰিব আৰু সেই ৰাজ্য স্থাপন কৰিবলৈ প্ৰভু যীশু আকৌ এই জগতলৈ আহিব গৌৰৱ মহিমা আৰু পৰাক্ৰমেৰে। পোন্ধৰ নম্বৰ পদত আমি পাওঁ যে কথাখিনি নাথনে গৈ ডায়ুদক জনালেগৈ। ষোল্ল নম্বৰ পদত আমি পাওঁ যে ডায়ুদে সেই কথা শুনি অভিভূত হৈ পৰিছিল। পৰিবৰ কথাই, ঈশ্বৰে ইমান আশীৰ্বাদ কৰিবলৈ প্ৰতিজ্ঞা কৰিছে সেই কথা ডায়ুদে নিশ্চয় ভাবিবই পৰা নাছিল। সোতৰ নম্বৰ পদ পঢ়িছো, তথাপি হে ঈশ্বৰ, তোমাৰ দৃষ্টিত ইও সৰু বিষয় আছিল, তুমি তোমাৰ দাসৰ বংশৰ বিষয়েও সুদীৰ্ঘকালৰ কথা কলা, হে ঈশ্বৰ জিহুৱা, মোক ওখ পদত থকা লোক যেন জ্ঞান কৰিলা, ইয়াৰ পাছত তোমাৰ দাসক সন্মান কৰাৰ বিষয়ে ডায়ুদে তোমাক আৰু কি ক'ব, কিয়নো তুমি তোমাৰ দাসক জানি আছা, হে জিহুৱা, তুমি তোমাৰ দাসলৈ চাই আৰু তোমাৰ মনৰ মতে এই সমস্ত মহৎ কৰ্ম সাধন কৰি এই সকলো মহৎ কৰ্ম জনালা। মুঠতে ডায়ুদৰ অন্তৰ আবেগেৰে ভৰি পৰিছিল, ঈশ্বৰকনো আৰু কি ক'ব, তেওঁৰ ভাষা হেৰাই গৈছিল। ধন্যবাদ দিয়াৰ বাহিৰেনো আৰু কি কৰিব পাৰে? প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা এনেদৰে অন্তৰৰ সকলো কথা ঈশ্বৰৰ আগত উজাৰি দিছেনে, যে কবলৈ আৰু একো বাকী নাথাকে? দায়ুদৰ কবলৈ আৰু একো নাই, খুজিবলৈ আৰু একো নাই, অন্তৰৰ সকলো কথা তেওঁ ঈশ্বৰৰ আগত ঢালি বাকি দি নিৰ্বাক হৈ ঈশ্বৰৰ সন্মুখত কেৱল বহি আছে। এনেকুৱা অৱস্থা বাৰু আপোনাৰ কেতিয়াবা হৈছেনে? বিশ নম্বৰ পদ, মই নিজ কাণে যি যি শুনিলো সেই সকলোৰে দৰে হে জিহুৱা, তোমাৰ তুল্য কোনো নাই আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই। কিমান সঁচা কথা! মানুহক উদ্ধাৰ কৰিবলৈ নিজে কষ্ট সহ্য কৰি ক্ৰুছৰ ওপৰত লঘু লঞ্চনা ভোগ কৰি প্ৰাণ দিয়া দ্বিতীয়জন আৰু আছেনে? কোনো নাই, কেৱল প্ৰভু যীশুৱেহে সেই কাম কৰিলে। এনেহেন এজন ত্ৰাণকৰ্তাক গ্ৰহণ কৰিবলৈ পোৱাটো আৰু এনেহেন এজন অনুগ্ৰহশীল মৰমীয়াল ঈশ্বৰক পিতৃ বুলি মাতিব পৰা হোৱাৰ সুবিধা পোৱাটো কিমান আনন্দৰ কথা, সেই কথা এবাৰ ভাবি চাওকচোন। ইয়াৰ পিছত যদি আমি পঢ়ি যাওঁ, দেখা পাওঁ যে ঈশ্বৰে ইছৰাইল জাতিৰ প্ৰতি কৰা সকলো আচৰিত আচৰিত কাৰ্যৰ কথা, সকলো দয়া অনুগ্ৰহৰ কথা দায়ুদে মনত পেলাইছে। আজিও আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এটা কথা মনত পেলাব পাৰোঁ, ইছৰাইলৰ লোকবিলাক মিছৰত দাস হৈ থকাৰ নিচিনা আমিও ছয়তানৰ কবলত আছিলো, কিন্তু প্ৰভু যীশুৱে ক্ৰুচত নিজৰ তেজ বোৱাই সেই তেজেৰে আমাৰ মুক্তিৰ মূল্য দি ছয়তানৰ হাতৰ পৰা আমাক কিনি ললে। আজি আমি মুক্ত, চিৰদিনৰ বাবে মুক্ত। প্ৰভু যীশুৰ হাতৰ পৰা কোনেও আমাক কাঢ়ি নিব নোৱাৰে, স্বৰ্গলৈ যোৱাৰ পৰা কোনেও আমাক ধৰি ৰাখিব নোৱাৰে। ধন্যবাদ প্ৰভু যীশু, তোমাক ধন্যবাদ, এইবুলি বাৰু আপুনি ক'ব পাৰেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি যিচুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা, যিচুতে পাবা সুখৰ আধাৰ, পাপ তোমার জীবন আর প্রাণ দেতে অর্পণ করা।
যিচুৱে মাতে আহাৰ হয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহাৰ সবে।